ولا تسبوا الذين يدعون من دون الله فيسبوا الله عدوا بغير علم كذلك زينا لكل أمة عملهم ثم إلى ربهم مرجعهم فينبئهم بما كانوا يعملون
الله رب هيدا كيوت جيبرك আহ্বান করে সেইবোৰক তোমালোকে গালি খপনি না পাৰিবা কিয়নো কিয়তে সীমালংঘন কৰি অজ্ঞানতাবশত আল্লাহক গালি দিব পাৰে এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে কিয়তৰ কাৰ্যকলাপ খুবনীয় কৰি দিছো তাৰ পিছত কিয়তৰ প্ৰতিপালকৰ ওচৰতে কিয়তৰ প্ৰত্যাৱৰ্তন হ'ব ইয়াৰ পিছত তেওঁ কিয়তক কিয়তৰ কাৰ্যকলাপ সম্পৰ্কে জনায় দিব